বেয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মান প্ৰদান। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। উত্তৰ পূৰ্বাঞ্চলত আজিৰে পৰা বিজুলী ঢেৰেকণিৰে ধুমুহা বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ মুখামুখি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মানসমূহ প্ৰদান কৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাও, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু বিশিষ্ট বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হ'ব। প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীকো দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসমত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰিছে। কালি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী অগ্ৰগতিৰ সন্দৰ্ভত দলৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে সাংবাদিকেৰে হোৱা কথাবাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে বহু ৰাজনৈতিক নেতাই ধৰ্মীয় সংখ্যালঘু অঞ্চলত বহু বিবাহৰ কথা কৈ আহিছে, কিন্তু নিৰ্বাচনৰ পিছত এই মন্তব্য কৰিব নোৱাৰিব, কিয়নো নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰে উমৈহতীয়া দেৱানী বিধি বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিধিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কিছু আলোচনা কৰি ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ কালি মুখ্যমন্ত্ৰীগৰাকী দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে বিশেষ বৈঠকত মিলিত হৈছিল। এই বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ কুইনোজা, পবিত্ৰ মাৰ্ঘেৰিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি দলৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আজি অন্ত পৰিব। এই পৰ্যায়ত যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ আৰু কাজিৰঙাত ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 36 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছে। বিজেপিয়ে 5 আসনৰ আটাইকেইখনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে 4 আসনত প্ৰাৰ্থী থিয় কৰোৱাইছে আৰু ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইছে। এই নিৰ্বাচনত বিজেপিৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দত্তই এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। কংগ্ৰেছৰ হৈ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীয়েও মনোনয়ন দাখিল কৰিছে। ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হৈছে। ইফালে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ বাবেও মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰ আৰু নগাঁওকে ধৰি 5 সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিশেষকৈ অহা 19 এপ্ৰিলত 5 সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি চৰাইদেউ জিলাৰ মাহমৰাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। জিলাখনৰ আন কেইবাটাও স্থানত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলায়। দলীয় সমৰ্থকে শ্ৰীগগৈক মটৰচাইকেল সমদলেৰে আদৰি নিয়ে। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলীনা তিৰ্কীয়ে দলীয় কৰ্মীসকলক লগত লৈ কালি গোলাঘাটৰ মেৰাপানী, তৰাণী, কলাজান আদি অঞ্চলত ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে নামঘৰলৈ গৈ আশীৰ্বাদ গ্ৰহণ কৰে। নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই ঢেকীয়াজুলিৰ বৰচলাত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাখনত মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। কাজিৰঙা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ মন্ত্ৰী অজন্তা নেওগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীক লগত লৈ ফৰকাটিং, আঠগাঁও, জামগুৰি, পুনৰ আদি কেইবাখনো গাঁও পঞ্চায়ত এলেকাত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলা কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কংগ্ৰেছৰ শতাধিক নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰে। নগাঁও সমষ্টিত নগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ধিমৰ খৈৰাবাৰী চৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত থকা এই সভাখনত পাঁচ শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰে। ইপিনে যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে মাজুলীৰ 11টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। স্থানীয় বিধায়ক ভুৱন গাম আৰু দলীয় কাৰ্যকৰ্তাসকলক লৈ শ্ৰীগগৈয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আঞ্চলিক দল অসম গণ পৰিষদ, বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ লগতে আম আদমী পাৰ্টীয়েও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰত কালি বিজেপি, অগপ আৰু ইউ পি পি এলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত সমাগত লোকসভা নিৰ্বাচনৰ বাবে তামুলপুৰ আৰু গোৰেশ্বৰ কমিটি গঠন কৰা হয়। সভাখনত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক জয়যুক্ত কৰাৰ বাবে ৰণকৌশল যুগুত কৰা হয়। কোকৰাঝাৰ সমষ্টিৰ এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এখন নিৰ্বাচনী বৈঠকত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতিখনত নটা বিধানসভা সমষ্টিৰ কমিটিৰ বিষয়ববীয়াৰ সৈতে শ্ৰীবৰা আৰু শ্ৰীমহন্তই বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 6 এপ্ৰিলত লখিমপুৰত হ'বলগীয়া এখন নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। এই উপলক্ষে কালি লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন প্ৰস্তুতি সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ডাঃ ৰমেশ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰিব। শ্ৰীসোণোৱালে মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তিনিচুকীয়াৰ বৰগুৰিত দ্বিতীয় বাৰ্ষিক শিশু ভাওনা প্ৰতিযোগিতাত উপস্থিত থাকিব। তেওঁ বৰগুৰিৰ জুৰিয় নামঘৰতো সেৱা গ্ৰহণ কৰিব। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েচনে 48 ঘণ্টীয়া পেট্ৰল ডিপো বন্ধৰ আহ্বান সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আৰু কাইলৈ পেট্ৰল ডিপোসমূহ খোলা থাকিব। আই অ' চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ সৈতে হোৱা বৈঠকত বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে খুচুৰা বিক্ৰেতাসকলৰ কমিছনৰ বিষয়টোক লৈ আলোচনা কৰি থকা বুলি প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে পোৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলত আজিৰে পৰা বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে। ওড়িশা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড আৰু বিহাৰৰ কেতবোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এই সময়ছোৱাত জম্মু কাশ্মীৰ, গিলগিট, মুজাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ঠাই বিশেষে বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। শিৱসাগৰ জিলাত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জিলাখনত তৎকালে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ 144 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বে আইনী কাৰ্যকলাপৰ উদ্দেশ্যে 10 জন বা ততোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে। ইয়াৰ উপৰি এই নিৰ্দেশ অনুসৰি যিকোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা প্ৰদান আৰু এই ক্ষেত্ৰত ভীতি প্ৰদৰ্শন কৰা, প্ৰতিমূৰ্তি দাহ, পথ বন্ধ, অস্ত্ৰ শস্ত্ৰ লগত লৈ ফুৰাৰ লগতে ৰাজহুৱা সম্পত্তি ধবংস কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাসমূহ তৎকালীনভাৱে বলবৎ হৈছে আৰু পৰৱৰ্তী 60 দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইয়াৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শদিয়া জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে মহকুমাধিপতি কাৰ্যালয়ে দুটা টেলিফোনৰ সৈতে নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। নিৰ্বাচনী নিয়ন্ত্ৰণী কক্ষটোৰ টেলিফোন নম্বৰ দুটা হ'ল 03756190 আৰু 03612724230। নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্য এই দুটা টেলিফোন নম্বৰযোগে ৰাইজে জনাব পাৰিব বা জানিব পাৰিব বুলি জনসংযোগ বিভাগে প্ৰকাশ কৰিছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিনটোৰ 24 ঘণ্টাই ফোন নম্বৰ মুকলি ৰখা হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 7 উইকেটত পৰাস্ত কৰে। খেলখনত বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলিৰ 83 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 182 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা দলে 16 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কলকাতাৰ হৈ ভেংকটেশ আয়াৰে 30টা বলত 50 ৰাণ কৰে। কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰৰ আই পি এলৰ এতিয়ালৈ খেলা দুখন মেচৰ দুইখনতে জয়ী হৈছে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 3খন খেলৰ 1খনত জয়ী হৈছে। ভাৰতৰ এন চিক্কি ৰেড্ডী আৰু বি সুমিত কুমাৰে মাদ্ৰিদ স্পেইন মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। চিক্কি ৰেড্ডী আৰু সুমিত কুমাৰৰ যুটিটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ লিছা অয়ো কুছুমাৱতী আৰু ৰোহন কুছুৰাজন্তুৰ যুটিটোক 21-14, 11-21, 17-21 গেমত পৰাস্ত কৰে। ভাৰতীয় যুটিটো আজি ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ ৰিনোফ ৰিভাল্ডি আৰু পিথা মেণ্টৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ আগশাৰীৰ খেলুৱৈ পি ভি সিন্ধু প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ পৰা বাহিৰ হৈছে। গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ প্ৰতিযোগিতাত কালি প্ৰথম দিনা অসমে 4টা সোণ, 3টা ৰূপ আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক জয় কৰিছে। বংগই 6টা সোণ, 7টা ৰূপ আৰু 6টা ব্ৰঞ্জৰ পদক দখল কৰে। ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত ছাইৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 110 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। আজি অন্তিম দিনা 10টা ইভেণ্টৰ খেল অনুষ্ঠিত হ'ব। কৰ্ণাটকত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেপাক টাক্ৰ প্ৰতিযোগিতাত অসমৰ ল'ৰাৰ দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। ফাইনেলত অসমে বিহাৰক পৰাস্ত কৰি খিতাপৰ অধিকাৰী হয়। ছেমিফাইনেলত অসমে মণিপুৰক পৰাস্ত কৰে। চিৰাং জিলাৰ বিজনীনগৰৰ ভোটগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক টকেন্দ্ৰ চন্দ্ৰৰায়ৰ কালি বিয়লি নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। অঞ্চলটোৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেৰে জড়িত ৰায়ৰ মৃত্যুত বিজনীত শোকৰ ছাঁ পৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ এক চমু অৱলোকন। আগবঢ়াইছে বৰষা শৰ্মাই।
নিৰ্বাচনী ৰণক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তুলিব প্ৰচাৰৰ ধুমুহা। আগ্নেয়গিৰি সদৃশ দেশৰ নিবনুৱা পৰিস্থিতি, কংগ্ৰেছক 1,823 কোটি জৰিমনা, অসম আজিও অশান্ত, আফাৰ ম্যাদ বৃদ্ধি, 1,800 কোটি টকাৰ জাননী আয়কৰ, কংগ্ৰেছত হাহাকাৰ, 225 সাংসদৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, 1,700 কোটি কৰ বিচাৰি কংগ্ৰেছলৈ জাননী ইত্যাদি শিৰোনামেৰে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক কাকতসমূহে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অৰুণাচলত ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে অৰুণাচলত প্ৰচাৰ চলোৱা এটা বাতৰিৰ লগতে মন্ত্ৰী অতুল বৰাই 14খন আসনৰ আটাইকেইখনতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিব বুলি কৰা মন্তব্য গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী শৰ্মাই 11খন আসনত নিশ্চিত জয়ৰ লগতে 3খনত যুঁজ হোৱাৰ কথা স্পষ্ট কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। বিহাৰত 26খনত আৰজেডি আৰু 9খনত কংগ্ৰেছে যুঁজিব বুলি ইণ্ডিয়াৰ মাজত আসনৰ বুজাবুজিৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ক্ষমতালৈ আহিলে মহিলাৰ বাবে 50% আসন সংৰক্ষণ কৰিব বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাতৰিটোৰ লগতে তেল কোম্পানীৰ প্ৰতিশ্ৰুতি লাভ কৰি পেট্ৰলিয়াম ডিলাৰসমূহৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰা বাতৰিটো গুৰুত্ব সহকাৰে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। গুৱাহাটীৰ 10 লাখ মহিলা ভোটাৰে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধিৰ ভাগ্য নিৰ্ধাৰণ কৰিব আৰু সৰ্বানন্দ সোণোৱালৰ হৈ কণ্ঠশিল্পী জিতুল সোণোৱালে গান গাই প্ৰচাৰ চলোৱাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। জুবিন নটিয়ালৰ সংগীতানুষ্ঠানৰ নামত প্ৰবঞ্চনা কৰি 1,00,000 টকা সংগীতপ্ৰেমীৰ পৰা লুটাৰ বাতৰিটো অসমীয়া খবৰ দৈনিক জনমভূমি কাকতৰ লগতে অন্য কাকতেও প্ৰকাশ কৰিছে। কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ আমেৰিকাৰ পাছত ৰাষ্ট্ৰসংঘই মাত মতাৰ বাতৰিটোৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা তথা ডিপফেকে ধৰি বিভিন্ন প্ৰসংগত বিল গেটছৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপৰ বাতৰি দ্য চেণ্টিনেল আৰু দ্য আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন।
ধন্যবাদ বৰষা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মান প্ৰদান। লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। উত্তৰ পূৰ্বাঞ্চলত আজিৰে পৰা বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ মুখামুখি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল।